Ella, a Cajpaní. Batori Hoitemoi Prozonma Sohoria. Etier Prodhan Batori Homuhol. Myanmar Rastropoti. Yu Min Aung Laine as a Rastropoti Srimoti Dropoti Murmu. Rastropoti Bhavanat Haikat Kore. Teo Prodhan Monti Narendra Modi Hoite. Dipakik Alosanatu Milita Hoi. ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল মুক্ত শান্তিপূৰ্ণ স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। নীট ইউজি 2026ৰ পুনৰ পৰীক্ষা কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আৰু বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। এতিয়া শুনক বিতং বাতৰি। ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি সন্ধিয়াৰ ভাগত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে শ্ৰীমতী মুৰ্মুৱে এই বিষয়ে জানিবলৈ দি কয় যে উমৈহতীয়া বৌদ্ধ ধৰ্মী ঐতিহ্য আৰু শতিকাজুৰি দুয়োখন দেশৰ মানুহৰ মাজত থকা আত্মিক সম্পৰ্কই ভাৰত ম্যানমাৰৰ বান্ধোনক আছুতীয়া মৰ্যাদা প্ৰদান কৰি আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে শান্তি আৰু সমন্বয় অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ম্যানমাৰৰ প্ৰচেষ্টাৰ প্ৰতি আমাৰ দেশৰ দৃঢ় সহযোগিতা আছে বুলিও দোহাৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োখন দেশৰ মাজত প্ৰজন্ম প্ৰজন্ম জুৰি থকা ঐতিহাসিক সম্বন্ধক অধিক শক্তিশালী কৰি তুলিবলৈ এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত দুয়োখন দেশৰ মাজত সুৰক্ষা যাতায়াতকে ধৰি বহুকেইটা ক্ষেত্ৰত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকী পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে যোৱা শনিবাৰে বিহাৰৰ গয়াত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতি হিচাপে এয়া হৈছে তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ম্যানমাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। কাইলৈ তেওঁ ব্যৱসায় আৰু উদ্যোগ সম্পৰ্কিত কেইবালানি আলোচনাৰ বাবে মুম্বাইলৈ যাব। ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত শান্তিপূৰ্ণ স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিতীয়লানি আলোচনাত দুয়োখন দেশে স্বতন্ত্ৰ নৌ পৰিবহণ আৰু বায়ুপথৰ যাতায়াতৰ ক্ষেত্ৰত আলোকপাত কৰে। আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সামঞ্জস্য ৰাখি সাগৰীয় পৰিসৰৰ যথোচিত ব্যৱহাৰ আৰু বাণিজ্যৰ সুচলতাৰ ক্ষেত্ৰত দুয়োখন দেশে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে। উল্লেখযোগ্য যে আজিৰ বৈঠকখন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মালছৰ যুটীয়া অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকৰ শেষত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে জানিবলৈ দিয়ে যে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত পূৰ্বতে কৰা যুটীয়া ঘোষণাক নৱীকৰণ আৰু অধিক দৃঢ় কৰাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক বাস্তৱায়িত কৰাৰ দিশত হোৱা অগ্ৰগতিক লৈ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। দ্বিপাক্ষিক সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন দেশে আলোচনা আগবঢ়োৱা বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খন ঝাৰখণ্ডত 2খন আৰু মণিপুৰ মেঘালয় অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু উৰিষ্যাৰ 1খনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ এ আই ডি এম কেৰ সাংসদ চি ভি সন্মুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। উৰিষ্যাৰ বিজেডিৰ সাংসদ দেৱাশীষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। উচ্চতম ন্যায়ালয়ত 5গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি এই নতুন নিযুক্তিৰ জৰিয়তে সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশৰ সংখ্যা 37লৈ বৃদ্ধি পালে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে এই পাঁচগৰাকী ন্যায়াধীশক নতুনকৈ নিযুক্তি দিছে। আইন মন্ত্ৰালয়ে জাৰি কৰা এখন জাননী মতে পঞ্জাব আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিল নাগু, বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰ, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ সদদেৱ আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰুণ পল্লীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। জ্যেষ্ঠ অধিবক্তা ৱেংকিতা সুব্ৰমণি মহানাকো উচ্চ ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে যোৱা মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰাৰ বাবে এখন অধ্যাদেশ জাৰি কৰা হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষা বৰ্তমানৰ কলম কাগজৰ ব্যৱস্থাৰ পৰিৱৰ্তে কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ পি এছ নৰসিমহা আৰু অৰবিন্দ কুমাৰে কয় যে কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াৰে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰশ্নই নুঠে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ উদ্ধৃতি দি কয় যে পৰীক্ষা বাতিল হোৱাৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন অহা 27 জুলাই ধাৰ্য কৰিছে। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। গায়িকাগৰাকীৰ কালি মুম্বাইৰ নিজা বাসগৃহত 89 বছৰ বয়সত দেহাৱসান ঘটিছিল। প্ৰবীণ গায়িকাগৰাকীয়ে 1950 চনৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে সুমন কল্যাণপুৰে প্ৰায় 100টা গানত কণ্ঠদান কৰিছিল। গায়িকাগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতীয় সংগীতক সমৃদ্ধিশালী কৰি তোলা গায়িকাগৰাকীৰ মৃত্যুত ভাৰতীয় কলা জগতত অপূৰণীয় শূন্যতাৰ সৃষ্টি হ'ল। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সুমন কল্যাণপুৰৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অগণন গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে। গায়িকাগৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্দে, সুনেত্ৰা পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত যুটীয়াভাৱে পানীৰ গৱেষণা আৰু উন্নয়নৰ এদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীপাটিলে কয় যে 2047 চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যুগান্তকাৰী উদ্ভাৱন আৰু নতুন প্ৰযুক্তিৰ প্ৰয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে ভাৰতৰ জল গৱেষণা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে জলশক্তি মন্ত্ৰালয়ে পানীৰ গৱেষণা আৰু উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাত বিভিন্ন প্ৰতিষ্ঠান আৰু স্থানীয় সংস্থাক জল সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানীৰ পুনৰ ব্যৱহাৰ সন্দৰ্ভতো বিভিন্ন কাৰ্যব্যৱস্থা হাতত ল'বলৈ নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মন্ত্ৰী পৰিষদত 35গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰে। আজি দিনৰ 11 বজাত কলকাতাৰ লোকভৱনত ৰাজ্যপাল আৰ এন ৰবিয়ে নতুনকৈ অন্তৰ্ভুক্ত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত স্বপন দাসগুপ্তা, অৰ্জুন সিং, তাপস ৰয় আৰু শংকৰ ঘোষো আছে। হংকঙত আয়োজিত 22 সংখ্যক এছিয়ান 20 বছৰ অনূৰ্ধ এথলেটিক্স প্ৰতিযোগিতাত ভাৰতে 10টা সোণৰ, 5টা ৰূপৰ আৰু 4টা ব্ৰঞ্জৰ পদকসহ মুঠ 19টা পদক অৰ্জন কৰি পদক তালিকাৰ দ্বিতীয় স্থান লাভেৰে ইতিহাস ৰচিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াই প্ৰশান্ত ভাৰত মহাসাগৰীয় অঞ্চলক মুক্ত, শান্তিমুক্ত, স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষা কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।